হৰস্কোপত এয়াই ক'ব বিচাৰিছো যে ৰাতিপুৱা ৰাতিপুৱা প্ৰত্যেকৰে হয় বিৰাতে খৰধৰ আৰু সেইটোৰ কাৰণ এয়া যে আমি যদি পাঁচ বা দহ মিনিটো লেট হওঁ তেতিয়া আমাৰ গোটেই শ্বেডিউলটো খেলি মেলি হৈ যায় আৰু লেট হ'লেতো কথাই নাই আমি চিৰিয়াছলি ৰাতিপুৱা শুই উঠি প্ৰথম কাম এইটোৱে হয় যে ঘূৰি তুলি আমি মন কৰোঁ আৰু তাৰপিছত বতৰলৈ পিছে এটা কথা যে এইকেইদিন বতৰ এনেকুৱা হৈ আছে যে দেৰি হৈ যোৱাটো বিৰাতে স্বাভাৱিক কিয়নো কাৰণ মন যায় অকণমান দেৰিলৈকে শুই থাকোঁ বুলি গতিকে এইকেইদিন এই বঢ়িয়া টেম্পাৰেচাৰ এই বঢ়িয়া বতৰত বেছিকৈ নুশুব আদাৰৱাইজ লেট হোৱাৰ চান্সেছ আপোনাৰ বেছি হৈ যাব আৰু সেইকাৰণে এলাৰ্ম ক্লক টিং 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 দি থোৱাটো বিৰাটেই ইম্পৰ্টেণ্ট এনিৱেজ এতিয়া থাৰ্ছডে মৰ্ণিঙত মই কিন্তু প্লে কৰিব লৈছোঁ আপোনাৰ কাৰণে আকৌ এটা বঢ়িয়া ট্ৰেক আপুনি এনজয় কৰি আছে মৰ্ণিং নাম্বাৰ ওৱান শ্ব' 93.5 ৰেড এফ এম বজাতে ৰহক।